এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। সমগ্ৰ ৰাজ্যতে আজি পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হৈছে। মাটিৰ চাকি আৰু বিভিন্ন ৰঙীন বিজুলী বাতিৰে ৰাজ্যৰ চহৰ নগৰৰ বাসগৃহসমূহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ পোহৰাই তোলা হৈছে। গুৱাহাটী মহানগৰীতো দীপাৱলী পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালী পূজা পালন কৰা হৈছে। দৰং জিলাৰ মঙলদৈ হালৈ পৰা কালী মন্দিৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত 40 সংখ্যক কালী পূজাৰ আজি সামৰণি পৰে। পূজাৰ লগত সংগতি ৰাখি চিত্ৰাংকন, সংশোধনী, উৰুলি আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত 5জনক বাক্সা জিলাৰ নিকাশীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে জিলাখনৰ কুৱেৰী লক্ষী মন্দিৰত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি যোৱা 15 অক্টোবৰত জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত ঘটনাত আহত 2জন লোকক চিকিৎসাৰ বাবে 2,00,000 টকাকৈ চেক প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে 2জন ব্যক্তিৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি আশ্বাস দিয়ে। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে যোৱা 15 অক্টোবৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি কয়। শিল্পীগৰাকীৰ মৃত্যুৰ পাছত গুৱাহাটীৰ দীঘলীপুখুৰীৰ গছ কটাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
এডালো গছ কটা নাই, এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম। প্ৰত্যেকজোপা গছ জীয়াই আছে, গছবিলাক সুন্দৰভাৱে জীয়াই আছে। আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ, মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব, মই গেৰেণ্টি দিছোঁ জীয়াই। গতিকে এইবিলাক হৈছে অপপ্ৰচাৰ।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু সহকাৰী তদন্তকাৰী বিষয়া তৰুণ গোৱেলে ছিংগাপুৰ আৰক্ষীৰ সৈতে আজি আলোচনাত মিলিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত যাৱতীয় তথ্য সংগ্ৰহ কৰে। ছিংগাপুৰ আৰক্ষীৰ সৈতে SIT বিষয়া দুগৰাকীয়ে প্ৰায় 3 ঘণ্টা আলোচনাত মিলিত হোৱাৰ পাছত আৰক্ষীয়ে SIT সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। 3 মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰিছে। অসমৰ পৰা যোৱা SIT বিষয়া দুগৰাকীয়ে ইতিমধ্যে জুবিন গাৰ্গ থকা হোটেলখনৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ মাৰ্চ মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থীসকলৰ বাবে কাইলৈৰ পৰা অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই অনলাইন প্ৰক্ৰিয়া 20 নৱেম্বৰত অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন প্ৰপত্ৰ পূৰণৰ ব্যৱস্থা নাথাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এখন নিৰ্দেশনাযোগে জানিবলৈ দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানৰ মুৰব্বীক নিৰ্দেশ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ বাবে নিৰ্ধাৰিত মাচুল আদায় দিব লাগিব। অৱশ্যে পিতৃ মাতৃৰ বছৰেকীয়া আয় 2,00,000 টকা তথা কম আয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ মাচুল চৰকাৰী নীতি অনুসৰি ৰেহাই দিয়া হ'ব। কাৰ্বি আংলং জিলাৰ ডকমকাৰ হাবিৰাম ৰংফাৰ সোঁৱৰণি খেলপথাৰত পৰহিলৈৰ পৰা স্বাস্থ্য মেলা আয়োজন কৰা হৈছে। এই মেলাত শিশুকে ধৰি 18 বছৰৰ অনুৰ্ধৰ কিশোৰ কিশোৰীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। ডিফুস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কক্ষত আয়োজিত এখন সংবাদমেলত জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাবান তেৰংপিয়ে এই কথা জানিবলৈ দিয়ে। ইফালে তামোলপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত কাইলৈ মেগা স্বাস্থ্যমেলা অনুষ্ঠিত হ'ব। তামোলপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক হিতেশ চন্দ্ৰ কাকতীয়া আজি বিয়লি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তামোলপুৰ জিলা স্বাস্থ্য কমিটিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত কাইলৈ পুৱা 9:30 বজাৰ পৰা বিধানসভা সমষ্টিভিত্তিক এই স্বাস্থ্যমেলা আৰম্ভ হ'ব। স্বাস্থ্যমেলাত 18 বছৰ তলৰ সকলো শিশু কিশোৰ কিশোৰীক 50 বিধ ৰোগৰ চিকিৎসা বিনামূলীয়াকৈ আগবঢ়োৱা হ'ব। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল উপসমিতিৰ তত্বাৱধানত জিলাৰ হিৰুদ বৰুৱা ষ্টেডিয়ামত আজি শিশুৰাম হাজৰিকা আৰু ডাঃ সতীশ চন্দ্ৰ সোঁৱৰণীৰ প্ৰাইজমানী এ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ফাইনেলত ডোমাল স্পৰ্টছ ক্লাবে বোলবম ফুটবল ক্লাবক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। শিশুৰাম হাজৰিকা আৰু ডাঃ সতীশ দাস সোঁৱৰণীৰ প্ৰাইজমানী এই প্ৰতিযোগিতা আজি জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰমাকান্ত দেউৰীয়ে আৰম্ভণি কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।